জিৰিমিয়া 47 অধ্যায় পলেষ্টিয়াসকলৰ বিষয়। অৰুণে গাজাক প্ৰহাৰ কৰা আগতে পলেষ্টিয়াসকলৰ বিষয়ে জিৰিমিয়া ভাববাদীলৈ অহা জিহুৱাৰ বাক্য। জিহুৱাই এই কথা কৈছে, চোৱা, উত্তৰ দিশৰ পৰা জলসমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোতা ঢলপানী হৈ দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু নিবাসীসকলক তল নিয়াব। তাতে লোকসকলে চিঞৰিব আৰু দেশত বাস কৰা সকলোৱে হাহাকাৰ কৰিব। শত্ৰুৰ বলি ঘোঁৰাৰ খটখটনিত, ৰথৰ ঘৰঘৰণিত, চক্ৰৰ গুমগুমনিত, পিতৃসকলৰ হাত দুখন দুৰ্বল হোৱাৰ বাবে নিজ নিজ সন্তানসকললৈ ঘূৰি নাচাব। কাৰণ সকলো পলেষ্টিয়াসকলে বিনষ্ট কৰিবৰ দিন তুৰ আৰু চিডুনৰ পৰা, প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে। কিয়নো জিহুৱাই পলেষ্টিয়াসকলক কপুৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব। গাজাৰ মূৰ টকলা কৰা হ'ল, তেওঁলোক উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ'ল। তুমি কিমান কাল তোমাৰ গা কাটকুট কৰিবা, হে জিহুৱাৰ তৰোৱাল, তুমি কিমান কাল ক্ৰান্ত নোহোৱাকৈ থাকিবা? তুমি তোমাৰ ফাকত সোমোৱা, তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা। জিহুৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ৰান্ত হ'ব পাৰা? হে অস্কিলোন আৰু সমুদ্ৰৰ দাঁতিৰ বিৰুদ্ধে তাক নিযুক্ত কৰিলে।